انفروا خفافا وثقالا وجاهدوا بأموالكم وأنفسكم في سبيل الله ذلكم خير لكم إن كنتم تعلمون.
অভিযানলৈ ওলাই পৰা পাতল অৱস্থাতে হওক নাইবা গধুৰ অৱস্থাত আৰু যুদ্ধ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা এইটোৱে হৈছে তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন।